এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা। আৰু অসম কন্যা ঈশাৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া সফল কাৰ্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে।
ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটী ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেঞ্চটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব, মেক্সিমাম 6 to 7 hours শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত যাব পাৰিম। দিছ প্ৰজেক্ট উইল বি এনাউন্স চুন, তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে, কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি।
মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা 12 বছৰত অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষী ৰূপত অসমক আগুৱাই লৈ গৈছে বুলি তেওঁ মন্তব্য কৰে। অসমে চলিত বৰ্ষত ৰাজহ কৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 50,000 কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বতে কোনো চৰকাৰে ৰাজ্যক এই পৰ্যায়ৰ বিত্তীয় সমৰ্থন দিয়া নাছিল। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সমৰ্থনৰ বাবে অসমৰ মুঠ ঘৰুৱা উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। চলিত বছৰত ৰাজ্যৰ মুঠ জনমূৰি আয় 8,70,000 কোটি টকা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে 2022-23 বিত্তীয় বৰ্ষত ৰাজ্যৰ 80,00,000 লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে আৰু ইয়াৰ ফলত এটা নতুন মধ্যবিত্ত শ্ৰেণীৰ জন্ম হোৱা বুলি প্ৰকাশ কৰে। নীতি আয়োগৰ বৈঠকৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2020-25 চনৰ ভিতৰত দেশৰ বিকাশৰ হাৰ 29% হোৱাৰ বিপৰীতে বিগত 5 বছৰত অসমৰ বিকাশৰ হাৰ 45% হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দ্ৰুত বিকাশৰ দিশে গতি কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি তেওঁ কয়। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰো সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি কয়। অসম মন্ত্ৰীসভাই এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই অনুসৰি ভৱিষ্যতে 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মন্ত্ৰীসভাই 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জিৰামজি আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2,000 কোটি টকা ব্যয় কৰা হ'ব। এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰো সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ডঃ শৰ্মাই কয় যে এই জৰীপৰ সৰু দোকান ক্ষুদ্ৰ প্ৰতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি কৰা হ'ব। ইয়াৰ জৰিয়তে গুৱাহাটীত মহানগৰীত কৰ্মসংস্থাপন আৰু আয়ৰ সুযোগ সম্পৰ্কে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে জৰীপৰ জৰিয়তে গুৱাহাটী মহানগৰীত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফুট হ'ব আৰু তেওঁলোক কোন অঞ্চলৰ পৰা মহানগৰীলৈ আহিছে সেয়াও জানিব পৰা যাব। তেওঁ কয় যে এই জৰীপে অসমীয়া যুৱক যুৱতীসকলৰ চকু মুকলি কৰিব আৰু তেওঁলোকক ব্যৱসায় বাণিজ্য আৰু স্বনিয়োজনৰ ক্ষেত্ৰৰ ব্যাপক অৰ্থনৈতিক সুযোগ সম্পৰ্কে বুজাত সহায় কৰিব।
আমাৰ গুৱাহাটীত এটা আমি ছাৰ্ভে আৰম্ভ কৰিম আগষ্টৰ পৰা, যে আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন, এজন এজনকৈ মানুহৰ আমি চেঞ্চাছ টাইপ ডাটা ল'ম, তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা দুমাহ প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ, ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি ছাৰ্ভে কৰিব খুজিছো, কাৰণ ইয়াতে 1,00,000 দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত। সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ কৰি পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1,00,000 বিজনেছ এষ্টাব্লিছমেণ্ট।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লক্ষীমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 6% লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো হিতাধিকাৰীয়ে যাতে কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও তেওঁ বিষয়াসকলক আহান জনায়। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
কামৰূপ মেট্ৰ'ৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰীয়ে পুনৰ তেখেতে এই দায়িত্ব আমাক অৰ্পণ কৰিলে। আমাৰ দুগৰাকী সন্মানীয় বিধায়ক আছে, গুপ্তা ডাঙৰীয়া আৰু তপন দাস ডাঙৰীয়া, আৰু জিলা আয়ুক্ত, জইণ্ট কমিশনাৰ পুলিচ, DDC, CO, প্ৰতিটো বিভাগৰ বিষয়াসকল উপস্থিত আছে। আমি আঁচনিবিলাকৰ ৰূপায়ণ সম্পৰ্কে, বেলেগ বেলেগ আঁচনি বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ। অৱশ্যে আজি সকলো বিভাগৰে কথা বতৰাবোৰ আঁচনিবিলাক সম্পৰ্ক বা যিখিনি কৰিছে সেইখিনি কৰিব নোৱাৰিলোঁ যদি থুলমূল আভাসখিনি আমি লৈছোঁ। বিশেষকৈ ফ্লাডৰ কথাটো আছে, সেইটো আমি বিশেষভাৱে বেলেগ এখন বৈঠক কৰি পেলাই আমি আলোচনা কৰি, কাৰণ ইয়াত আৰ্টিফিচিয়েল ফ্লাডো হয়, সেইখিনি কথা আলোচনা কৰিম।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আজি এখন শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ হৰ্মুজ প্ৰণালী সকলোৰে বাবে মুকলি হ'ব বুলি ঘোষণা কৰিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে চুক্তি সম্পাদনত ব্যৰ্থ হলে অন্তিম বিকল্পৰ পথ খোলা থাকিব। তেওঁ লগতে 2015 চনৰ যুটীয়া সৰ্বাত্মক কাৰ্য পৰিকল্পনাৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তিখনৰ তুলনা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ প্ৰস্তাৱিত চুক্তিৰ ফলত ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰিব পৰা যাব। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰা গৈছে আৰু অৱশিষ্ট পাৰমাণৱিক সামগ্ৰীসমূহ নষ্ট কৰা হ'ব বুলি তেওঁ দাবী কৰে। ইপিনে ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেয়ে কয় যে শীঘ্ৰে কোনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা নাই। তেওঁ কয় যে চুক্তি আজি সম্পাদিত নহয় আৰু অনাগত সময়ত হয়তো এয়া সম্ভৱ হ'ব পাৰে। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্যখণ্ডত প্ৰয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিস্বাৰ্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰকৃতজ্ঞ বুলিও তেওঁ উল্লেখ কৰে। অসমৰ ঈশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু সত্বিক সাইৰাজ ৰংকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীয়া প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। ICC মহিলা টি টুৱেণ্টি ক্ৰিকেট বিশ্বকাপৰ আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে হাইটিক 1-0 পৰাস্ত কৰে। ইপিনে কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছেন ফ্ৰেন্সিস্কো বে এৰিয়া ষ্টেডিয়ামত হোৱা গ্ৰুপ বিৰ খেলখন 1-1 ড্ৰ হয়। খেলখনত বি এম্বলুৱে দিয়া গলেৰে ছুইজাৰলেণ্ডে অগ্ৰগতি লাভ কৰে যদিও খেলৰ অতিৰিক্ত সময়ত কাটাৰে এম মুহিমৰ গলেৰে সমতা স্থাপন কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত ব্ৰাজিল আৰু মৰক্কোৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
যোৰহাটত কালি ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাত 5গৰাকী বিষয়া জোৱানৰ বিয়োগৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতে বাতৰিটো যোৰহাটত বায়ুসেনাৰ কাৰ্গো বিমান অগ্নিগুণ্ডত পৰিণত নিহত 5 বিষয়া শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শিৰোনাম অৰুণাচলৰ পৰা আহি অৱতৰণৰ মুহূৰ্ততে প্ৰচণ্ড বিস্ফোৰণ, ৰৰৈয়াত বায়ুসেনাৰ ঘাটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটোৰ শিৰোনাম দিছে 5 IA পাৰ্চনেল কিল্ড এজ AN-32 ট্ৰান্সপৰ্ট প্লেইন ক্ৰেশ্বেছ ইন যোৰহাট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাটাও বাতৰি বিস্তাৰিত ৰূপত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কীয় দুটাকৈ বাতৰি দৈনিক অসম কাকতে ক্ৰমে আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয়কে ধৰি ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ কাম আৰু এতিয়াৰ পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত এটা বাতৰিৰ শীৰ্ষক ষ্টেট কেবিনেট বেন্স ফ্ৰেছ আধাৰ এনৰোলমেণ্ট ফৰ এডাল্টছ। অসমীয়া খবৰ কাকতেও 1 জুলাইৰ পৰা গ্ৰামাঞ্চলত VV ৰামজী শিৰোনামেৰে কেবিনেট সম্পৰ্কীয় এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত মিডিয়া কনক্লেভৰ অংশ লৈ ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা বিভিন্ন মন্তব্যক অসমীয়াৰ প্ৰতিদিনকে ধৰি আজি প্ৰায়কেইখন কাকতে অগ্ৰাধিকাৰ দিছে। দৈনিক জনমভূমি কাকতে অন্যান্য বাতৰিসমূহৰ লগতে অৰুণাচলত সংঘটিত বাহন দুৰ্ঘটনাত লখিমপুৰ জিলাৰ নাওবৈচাৰ 5জন যুৱকৰ মৃত্যু হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আৰু অসম কন্যা ঈশাৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ।
এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব।